وَهُوَ الَّذِي خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ فِي سِتَّةِ أَيَّامٍ وَكَانَ عَرْشُهُ عَلَى الْمَاءِ لِيَبْلُوَكُمْ أَيُّكُمْ أَحْسَنُ عَمَلًا وَلَئِنْ قُلْتَ إِنَّكُمْ مَبْعُوثُونَ مِنْ بَعْدِ الْمَوْتِ لَيَقُولَنَّ الَّذِينَ كَفَرُوا إِنْ هَذَا إِلَّا سِحْرٌ مُبِينٌ.
আৰু তেওঁৱে আকাশসমূহ আৰু পৃথিৱীক ছয় দিনত সৃষ্টি কৰিছে, আৰু তেওঁৰ আৰস আছিল পানীৰ ওপৰত, যাতে তেওঁ তোমালোকক পৰীক্ষা কৰিব পাৰে যে আমলৰ ক্ষেত্ৰত তোমালোকৰ মাজত উত্তম কোন। আৰু যদি তুমি কোৱা যে নিশ্চয় মৃত্যুৰ পিছত তোমালোকক পুনৰুত্থান কৰা হ'ব, তেতিয়া কাফিৰসকলে অৱশ্যে ক'ব এয়া হৈছে স্পষ্ট যাদু।